নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা 29 জুলাই পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক 7 দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে, যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলোৱাৰ বাবেও প্ৰশাসন সাজু হৈছে। গাঁওখনৰ 205টা পৰিয়ালে বনভূমি দখল কৰি থকাৰ তথ্য লাভ কৰি গোলাঘাট জিলা বন বিভাগে 7 দিনৰ ভিতৰত ঠাইখন খালী কৰিবলৈ যোৱা 24 জুলাইত জাননী জাৰি কৰিছিল। ইপিনে নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও সদৰ ৰাজহ চক্ৰ বিষয়াই সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকললৈ জাৰি কৰা জাননী অনুসৰি হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ কিচামতৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিচামতৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে সিদ্ধান্ত লৈছে। একেদৰে যোৱা 5 জুলাইত ধিং ৰাজহ চক্ৰ বিষয়াই আলিটাঙনি মৌজাৰ বালিকটীয়া কিচামতৰ ভূমিও 7 দিনৰ ভিতৰত দখলমুক্ত কৰিবলৈ জাননী জাৰি কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ 124 সংখ্যক খণ্ডত কাজিৰঙাৰ পক্ষী সমীক্ষাৰ বিষয়ে উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে হোৱা এই সমীক্ষাত কাজিৰঙাত 43টা প্ৰজাতিৰ পক্ষী থকাৰ বিষয়ে জানিব পৰা গৈছে। তদুপৰি শ্ৰীমোদীয়ে বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাৰ বিষয়েও উল্লেখ কৰে। 5 দিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড় আজি নতুন দিল্লীলৈ উভতি যাব। কালি সঞ্চালক প্ৰধানগৰাকীয়ে গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। ডঃ গৌড়ে কয় যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। ইয়াৰ আগেয়ে সঞ্চালক প্ৰধানগৰাকীয়ে মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। কালি পুৱাৰ ভাগত তেওঁ কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত সঞ্চালক প্ৰধানগৰাকীৰ গুৱাহাটীত বৈঠক সন্দৰ্ভত এটা অনুষ্ঠান প্ৰচাৰ কৰিব। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি নিশা কোনো দুৰ্বৃত্তই সীমান্তৰ খুঁটা ভাঙি পেলোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখযোগ্য যে বিগত কেইদিনমান ধৰি ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলৰ কৃষিপথাৰৰ ধান খেতি কোনো দুৰ্বৃত্তই তহিলং কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম মেঘালয় সীমান্তত চেপা উত্তেজনা বিৰাজ কৰিছে। বাক্সা জিলাৰ বৰমাৰ সমীপৰ খাৰুৱাত কালি BPF দলৰ 90 সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। এই সভাত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BJPৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি শিৱনাথ ব্ৰহ্মই BJP ত্যাগ কৰি BPFত যোগ দিয়ে। পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BPF পূৰ্বতকৈ শক্তিশালী ৰূপত থাকিব বুলি শ্ৰীমহিলাৰীয়ে আশা প্ৰকাশ কৰে। ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় তথা বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ে যুটীয়াভাৱে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰত কালিৰে পৰা 5 দিনীয়াকৈ পাণ্ডুলিপি সংৰক্ষণ আৰু পুনৰ প্ৰস্তুতকৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে। সত্ৰখনত সংৰক্ষিত আপুৰুগীয়া সাঁচিপাতৰ পুথিসমূহ বিজ্ঞানসন্মতভাৱে অবিকল ৰূপত সংৰক্ষণৰ লক্ষ্যৰে এই ব্যৱস্থা লোৱা হৈছে। অহা 30 জুলাইলৈকে হ'বলগীয়া কৰ্মশালাত কালি ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ জিতেন হাজৰিকাই উদ্বোধন কৰে। বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ সংগীতা গগৈয়ে এই কৰ্মশালাত সাঁচিপাতৰ পুথিসমূহ কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰে। কৰ্মশালাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মায়ামৰা ধৰ্মীয় নামঘৰৰ পৰা বাছনি কৰা 2 জনকৈ আৰু বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত বিগত 2 মাহত বৰষুণৰ পৰিমাণ প্ৰায় 44% হ্ৰাস পাইছে। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন জুলাইত সাধাৰণতে 788.8 মিলিমিটাৰ বৰষুণ হয়, যদিও এইবেলি 444.1 মিলিমিটাৰহে বৰষুণ হৈছে। এই সময়ছোৱাত বৰষুণৰ পৰিমাণ 44% হ্ৰাস পাইছে। জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনৰ ফলত অকল অসমেই নহয় বৰং সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40